প্ৰকাশিত বাক্য ছয় অধ্যায় এখন পুথিৰ সাতোটা নোৰা মেলা দৰ্শন। পাছত মই সেই মেৰ পোৱালীজনে সাতোটা চাপ মেলা দেখিলোঁ, আৰু তেতিয়া সেই চাৰিজীৱিত প্ৰাণীৰ কোনো এটাই মেঘৰ নিচিনা গৰজি উঠা মাতেৰে কোৱা শুনিলোঁ, আহা। যেতিয়া মই চাওঁতে সেই ঠাইত এটা বগা ঘোঁৰা দেখিলোঁ, আৰু তাৰ অশ্বাৰোহীজনৰ হাতত এখন ধনু আছিল, আৰু তেওঁক এটা কিৰীটি দিয়া হ'ল যাতে তেওঁ জয় লাভ কৰোঁ তাৰ দৰে জয় কৰিবলৈ ওলাই গ'ল। যেতিয়া সেই মেৰ পোৱালীয়ে দ্বিতীয় চাপটো মেলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীটোক কোৱা শুনিলোঁ, আহা। তেতিয়া আৰু এটা ঘোঁৰা ওলাল, সি জুইদৰে ৰঙা, আৰু মানুহবোৰে পৰস্পৰে যাতে বধ কৰিব সেইকাৰণে তাত উঠাজনক পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ দিয়া হ'ল। এই অশ্বাৰোহীজনক এখন বৃহৎ আকাৰৰ তৰোৱাল দিয়া হ'ল। যেতিয়া তেওঁ তৃতীয় চাপটো মেলিলে, তেতিয়া তৃতীয় প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, আহা। তেতিয়া মই এটা কলা ঘোঁৰা দেখিলোঁ, আৰু তাত উঠাজনৰ হাতত এখন পাল্লা আছিল। পাছত সেই চাৰিজীৱিত প্ৰাণীৰ মাজৰ পৰা ওলোৱা মাতৰ দৰে এই কথা মই শুনিলোঁ, বোলে, এহেৰ ঘেঁহু ধানৰ মূল্য এক আধলি, তিনিহেৰ যৱ ধানৰ মূল্য এক আধলি, কিন্তু তেল আৰু দ্ৰাক্ষাৰ সৰসানি নকৰিবা। যেতিয়া তেওঁ চতুৰ্থ চাপটো মেলিলে, তেতিয়া চতুৰ্থ প্ৰাণীটোক এই বুলি কোৱা শুনিলোঁ, আহা। তেতিয়া মই এটা অনুজ্জ্বল বৰণৰ ঘোঁৰা দেখিলোঁ, তাৰ ওপৰত উঠাজনৰ নাম মৃত্যু, আৰু পৰলোক তাৰ পাছে পাছে আহি আছিল। তেওঁলোকক দিয়া তৰোৱালেৰে আকাল, মৃত্যু আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰাই বধ কৰিবলৈ পৃথিৱীলৈ চাৰিভাগৰ এভাগৰ ওপৰত সেই উভয়ক ক্ষমতা দিয়া হ'ল। যেতিয়া মেৰ পোৱালীটোৱে পঞ্চম চাপ মেলিলে, তেতিয়া সেই স্বৰ্গীয় বেদীৰ তলত যি লোকসকল ঈশ্বৰৰ বাক্য আৰু নিজে পোৱা সাক্ষ্যৰ কাৰণে হত হৈছিল, তেওঁলোকৰ জীৱাত্মা দেখিলোঁ। তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক'লে, সেই সকলোৰে শাসনকৰ্তা, পবিত্ৰ আৰু সত্য প্ৰভু, সুদবিচাৰ কৰিবলৈ আৰু পৃথিৱীত বাস কৰাসকলক আমাৰ ৰক্তপাতৰ প্ৰতিফল দিবলৈ তুমি কিমান কাল পলম কৰিবা। তেতিয়া তেওঁলোকৰ প্ৰত্যেকজনক বগা বস্ত্ৰ দিয়া হ'ল, আৰু তেওঁলোকক এই কথা কোৱা হ'ল যেতিয়ালৈ তেওঁলোকৰ সহদা ভাই আৰু ভনীসকলক তেওঁলোকৰ নিচিনাকৈ বধ কৰা নহ'ব, আৰু সেই সকলো সংখ্যা পূৰ নোহোৱালৈকে তেওঁলোকে অলপ কাল ক্ষান্ত হ'ব লাগিব। পাছত তেওঁ যেতিয়া ষষ্ঠ চাপটো মেলিলে, মই চাই দেখিলোঁ যে মহা ভূমিকম্প হ'বলৈ ধৰিলে, আৰু নোমৰ চট কাপোৰৰ নিচিনা সূৰ্য কলা হ'ল, চন্দ্ৰ গোটেইটো তেজৰ নিচিনা হ'ল, আৰু বৰপতাহে লৰোৱা ডিমৰু গছৰ অপঁইতা গুটি সৰি পৰাৰ দৰে আকাশৰ তৰাবোৰ পৃথিৱীত পৰিবলৈ ধৰিলে। আকাশমণ্ডল নুৰিয়া পুথিৰ দৰে লুপ্ত হ'ল, আটাই পৰ্বত আৰু দ্বীপবোৰক নিজ নিজ ঠাইৰ পৰা লৰোৱা হ'ল। এতিয়া পৃথিৱীৰ সকলো ৰজা, প্ৰধান লোক, সেনাপতি, ধনবন্ত আৰু বলবন্ত, দাস আৰু স্বাধীন লোকসকলে গুহাত আৰু পৰ্বতৰ শিলৰ মাজত নিজক লুকুৱাই ৰাখিলে, যাতে সেই পৰ্বত আৰু শিলবোৰক তেওঁলোকে ক'লে আমাৰ ওপৰত পৰি সেই হিংসাখনত বহি থকাজনৰ সন্মুখৰ পৰা আৰু মেৰ পোৱালীজনৰ ক্ৰোধৰ পৰা আমাক লুকুৱাই ৰাখা, কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহাদিন আহিল, আৰু সেইদিনা কোনে সহিব পাৰে।